হেল্ল'
ঐ, এতিয়াও
অ
হেল, অ হেল, এইটো এৰিব পৰা নাই তই। শুন, মই তোক এটা কাম দিওঁ, তই কৰিবি? হা,
এ শুনক, মই এইবোৰ ডাঙৰ প্ৰব্লেম এটা হ'ল নহয়।
কি হ'ল?
আপুনি মাইকী মানুহৰ 2 সপ্তাহৰ পিছত ডেলিভাৰী ডেট আছে মোৰ।
পইচা পাতি আছে নাই?
একো পইচা নাই, মাক মাক বাইকে খুন্দা মাৰি দিলে, ভৰিখন ভাগি থাকিলে।
তই
ভৰিখন ভাগি থাকিলে মা বিচনাত পৰি আছে, ডেলিভাৰী আছে 2 সপ্তাহৰ পিছত, হস্পিটেল এতিয়ালৈকে ঠিক কৰাই নাই। সেইবোৰ প্ৰব্লেম, এতিয়া আপোনাৰ নাম্বাৰটো মোৰ ওচৰত নাই, মই মোবাইলেই নাই, বাইক নাই, গাড়ী নাই, পইচা পাতি নাই। দেবাঞ্জন বৰঠাকুৰে বিয়া পাতিলে, সেইটো গুচি গ'লগৈ, বিয়ালৈ যাব নোৱাৰিলো।
সি কাৰ কাৰ ঘৰত বিয়া পাতিছে?
নিজৰ ঘৰতে পাতিলে মালোৱালী।
আৰু ছোৱালী কৰ?
ছোৱালী শিৱসাগৰ।
শিৱসাগৰ কি বামুণ নে কি?
বামুণ ছোৱালী নহয়,
এইটো মই আগতে জানো, হব দে, বাদ দে তাৰ কথা। হেৰি, এইটোকে তো এতিয়া বিপত্তি।
এতিয়া বৰঠাকুৰ বিয়া পাতিলো, সুকন্যা বৰঠাকুৰ।
বাপেকে সহায় নকৰে?
বাপেকেতো পুৰোহিত কৰে ন, কি পইচা 10,000মান টকা পিছত দিব চাগে। নেজানো নহয়, বাপেকৰ ওপৰততো মই ভিত্তি কৰি থাকিব নোৱাৰো। চাকৰি ইণ্টাৰভিউ ইমান দিনে দিয়ে আছো, পোৱাই নাই একো।
10,000?
সেইটো সেইটো আমি আশা কৰিব নোৱাৰো ন, পিছত দিয়ে নেকি গম পাব।
দিব নেকি 10,000?
ঠিক আছে, কি সেইটো লোৱা, তাহাঁতৰ ঘৰতে এতিয়া জন্ম যে হব 1-2 সপ্তাহৰ পিছত। মই যোৰহাট মেডিকেলতে মানে কৰি দিম বুলি ভাবিছো, তাৰপিছতে তাত এমাহৰ কাৰণে তাত পঠিয়াই দিম আৰু, তাৰমানে শিৱসাগৰলৈকে। তাত থাকিবগৈ ধুনীয়াকে, ল'ৰা ছোৱালী তাতে ডাঙৰ কৰিব, পিছত আহিব তালে পঠিয়াম। জন্ম হৈ লওকচোন আগতে।
জন্মটো মাকৰ ঘৰতে আচলতে হবলে, মইতো মাৰ ঘৰতে হৈছো নহয়। মইতো হেৰি, মইতো গুৱাহাটীত জন্ম হোৱা নাই, মই যোৰহাটত জন্ম হৈছো।
মই জানো জানো জানো,
কাৰ ঘৰত জন্ম হৈছো? নগেনৰ ঘৰত জন্ম হৈছো। নগেন নগেন আছিলে এটা খেতিয়ক, হয় নহয়? এটা হেৰি হেৰি খেতিয়ক, খেতিয়কৰ ঘৰতে মই জন্ম হৈছো। ৰামানুজৰ ঘৰ যোৱাৰ আগতে চকীহাটৰ যে হেৰিটো, দুইতলীয়া বিল্ডিংটো, সেইটো চবতকৈ পুৰণা দুইতলীয়া বিল্ডিংটো, তাতেইতো তাৰ যেতিয়া দুইতলীয়া বিল্ডিং নাছিলে, তাতেইতো মোৰ জন্ম হৈছে।
বুজিছে, এতিয়া সময় নাই নহয়, এতিয়া কেঁচুৱাই পেটত খেলি আছে, 3 কেজি ওজন, সেনেহেন আল্ট্ৰাচাউণ্ড কৰি আহিলো। হেৰি, এতিয়া সময় নাই আৰু, 2 সপ্তাহে সময় আছে, এতিয়া শিৱসাগৰলৈ পঠিয়াই দিব নোৱাৰো। আৰু ৰাস্তা খুব বেয়া নহয় গম পাই নাই, গাড়ীৰ ব্যৱস্থা এটা কৰিব লাগিব, বহুত কথা এইবিলাক, গতিকে ইয়াতে ডেলিভাৰীটো কৰাই মই
তালে পঠিয়াই দিম। 10,000 টকা দি দিম, যা।
কেতিয়া দিবি? কি, আপুনি কেতিয়া আহিব যোৰহাটলৈ?
মই তোক, তই মোক হেৰিটো, তই বেংকৰ একাউণ্টটো পঠা, মই তাতে ডিপজিট দি দিম, যা।
আপুনি সেইখন বহুত ডাঙৰ সহায়কৰ হ'ব বৰ্তা, মই লাইফত নেপাহৰো এই কথাটো দেই। গতিকে আৰু শুনক, আপুনি এটা কথা,
এই এটা হেৰিয়ে সাধু এটা কৈছে নহয়, এইটো শংকৰাচাৰ্যটো যে, সি এটা সাধু কৈছিলে, এই 3টা অসুৰ আৰু মনুষ্য আৰু এইটো দেৱতাক খাবলৈ মাতিলে, তাৰপিছত হাতকেইখন হেৰি দি বান্ধি পেলালে, অসুৰ কিটা পলাই গুচি গল।
আপোনাক মই ভাল পাওঁ, খালি মোৰ কথাটো হ'ল কি, আপুনি কেতিয়াবা মালটো খাই দিয়ে যে ৰাতি, মই সেইকাৰণে চিঞৰবাখৰ কৰিলে মোৰ ভয় লাগে, সেইকাৰণে কথা নাপাতো মই।
ঠিক আছে, যা, ই ফোন কৰিছিলে, বুজিছ নাই?
কোনে
এইটো? কি মাধুৰ্য সৌৰভ দত্ত, তেতুৱে ফোন কৰি পেলাই মোক একেবাৰে মোক সি কৈছে যে, মই 2024 চনৰ ভিতৰতে মই শিৱজয়ীলৈ মৰি যাম কৈছে। অডিঅটো মই পঠাই দিছো গ্ৰুপত। তই তোৰ কি বেংকত একাউণ্ট আছে?
বৰোদা বেংকত।
বৰোদা বেংকত, বৰোদা বেংকত, বৰোদা বেংকত যদি ওচৰৰ বৰোদা বেংকত যাওঁ, তাতে পইচাটো দিলে পইচাটো পাবি নে?
আপুনি গুগল পে' মই স্কেনাৰটো দিলে দিব পাৰিব?
এইবিলাক নোৱাৰো, সেইবিলাক মোৰ গুগল চুগল গণ্ডগোল নাই। তোৰ নম্বৰত UPI-ত যদি সেই বেলেগ ল'ৰা এটা হতুৱাই পঠাব পাৰো, পঠাম, নহলে বা মই ইয়াতে খোজকাঢ়ি গৈ এইটো কি বৰোদা বেংকত যাব লাগিব, তেতিয়া তাতে একাউণ্টত পইচাটো জমা দিব লাগিব। দুটা
মোবাইলত গুগল পে' নাই মানে?
সেইবিলাক মই কেতিয়াবা এইবোৰ বেংকৰ একাউণ্টো খালাচ কৰিছো, আৰু মোবাইলত মই পইচা কাৰোবাক দিম নিদিওঁ, মোৰ হাতত কেচ পইচা থাকে।
হব, আপোনাৰ এটা কাম কৰো, মই বেংকৰ একাউণ্ট নাম্বাৰটো IFC কোডটো পঠিয়াই দিব নাই?
IFC কোড আৰু বেংকৰ একাউণ্টটো মোলৈ টেক্সট মেছেজ কৰি পঠাই দে, নহলে বা তাৰ ওচৰত যদি কোনোবা ল'ৰা আছে, আহি ঘৰৰ পৰা লৈ যাবলৈ দিয়ে।
ঘৰৰ পৰা কেনেকে লৈ যাব?
ঘৰত আহিলে মই কেচখিনি তাৰ হাতত দি দিম।
পেপাৰ মনিটো আছে হয়নে? হব, বনালি শেষ, তেনেকে গুৱাহাটীত মোৰ তেনেকে চিনাকি নাই, বাহঁতহে আছে, বাহঁত কত যাব? আপুনি মই
আহিব নোৱাৰে, কিয় বাৰ কিয় আহিব নোৱাৰে, কিয় আহিব নোৱাৰে তাই?
এখন
10,000 টকা এটা মই পঠাই দিম, কোনোবা এটা কিবা এটা উপায় কৰি লৈ যা। মোৰ হাতত, মোৰ হাতত অকল কাগজৰহে পইচা আছে, অন্য একো নাই। কে থেংক ইউ নহয়, ধন্যবাদ বুলি ক, ভাল নালাগে ধন্যবাদ দিব, তহঁতে নিজে গমেই নাপাও তহঁত কোন হয়, তহঁতে মই হয়, প্ৰতিটো আত্মাৰ সৰ্বভূত নাম আস্মিন চেতনাম, আস্মিন চেতনাম, তহঁতৰ চেতনাটো মই যে কামুৰিলে কেনেকুৱা লাগে এইটো মই পাওঁ, তহঁতে গম নাপাওঁ।
শুনক, আজি আপুনি যে খাই বৈ থকা নাই, মই কিমান সুখী হৈছো গম পাইছে নাই আপুনি, কিমান ভাল লাগিছে মোৰ, এনেকে কথা, এনেকে কথা পাতিবচোন, নেখাবচোন, ময়ো আজিকালি ইমানকে নেখাওঁ নহয়।
ঠিক আছে, এখন তই হেৰি কৰ, এইটো কি মোলে আই এফ চি আই কোডটো আৰু একাউণ্ট নম্বৰটো পঠাই দে, নামটো সৈতে, নাম আৰু এড্ৰেছ গোটেইকেইটা লিখি মোলে পঠাই দে। মই কাইলৈ বেংক বন্ধ, কাইলৈ বেংক বন্ধ আছে নাই?
ঠিক
আছে, মঙলবাৰে পঠাই দিম, যা।
মোৰ ধন্যবাদ দে, বৰ্তা, লাভ ইউ,
আই গিভ ইউ, আই প্ৰমিছ ইউ, ৱেন আই প্ৰমিছ আই অলৱেজ ডেলিভাৰ অল 10,000 ৰুপিজ, তই ঘূৰাই দিব নালাগে মোক, যা।
কেতিয়া আহিব যোৱাটোলৈ আপুনি?
মোক ঘূৰাই দিব নালাগে, মই যেতিয়া দিওঁ দানে দিওঁ, মই পইচা ধাৰলৈ নিদিওঁ, যা।
এইটো কথা নহয়, কেঁচুৱাটো চাবলৈ কেতিয়া আহিব?
যেতিয়া তোৰ দেৱে মাতিব।
দেৱ পতিয়া গাঁও?
অ, পতিয়া গাঁও, আত্ম অন্তৰ আত্মা দি মাতিব লাগিব, একেবাৰে চকু দি পানী ওলাই যোৱাকে, তেতিয়া মই যাম।
বাকী আমাৰ আইতা ঠিকে আছে, তাৰমানে আপোনাৰ মা?
তাইকটো থাপ্পৰ দিয়ে থৈছো, গতিকে ঠিক হবই লাগিব, লাগিব নালাগে
এইবোৰ চব মই একদম মনত পৰি থাকে দেই, আপুনি একদম কমাই খাব দেই, কেতিয়াবা খাব দেই।
কিন্তু মাৰিলো নহয় মোৰ মাক, আজিলৈকে কেতিয়াও মৰা নাই নহয়, কিন্তু এদিনটো আজি 3 বছৰ আগতে এটা থাপ্পৰ দিলো নহয়, বৰ বেয়াকে দিলো।
গম পাওঁ, মোক ৰামানুজে কৈছে, চব কৈছে মোক।
কি কৈছে কচোন?
সি কৈছে বোলে এনেকে তেনেকে কাজিয়াখন হল বোলে, সি আজিকালি অইলত চাকৰি পালে আৰু লৰা পইচা পাতিও পায়, কেতিয়াবা যোৰহাটলৈ আহি থাকে বাৰু মাজে মাজে।
বিয়াটো নাপাতে,
বিয়া ছোৱালীজনী পায়, জোনালী, দেৱাঞ্জনে বিয়া পতা জনী জোনালী বৰুৱা নামটো, দুইটা গলগে আকৌ কেনেডা বেক কৰিলে আমেৰিকা, বিয়া পাতিলে, পাতি পেলাই আৰু প্ৰথম দিনাখন আহি লগ কৰিলেই বাৰু দেই, কথা ওলাইছিলে এনেকে তেনেকে, সি ৰেষ্টুৰেণ্ট এখন দিবলে বিয়েৰ খোৱা লাগে, তাৰপিছতে হব বোলো জানে, আপোনাক কৈ দিব, খবৰ দিবলৈ কৈছিলে বিয়াখনত মোক, কিন্তু আপোনাৰ নাম্বাৰটো নাই নহয় মোৰ ওচৰত, ফোন নম্বৰটো, ফোনটো সলোৱা হল, আপোনাক বেয়া নাপায় চাগে দেই, চবে ভালেই পায়, খালি এইবোৰ আৰু কিনো আৰু বেয়া পাব পিনো কি, চব আপুনি গোটেইখন হয় নহয়, সেই গোটেই বস্তুটো সেইটোৱে,
চবে গম পাব, এদিনটো গম পাবই, আৰু তহঁতৰ নতুন ৰজা এটা আহিব, এইটো হল বাল্লু,
আমাৰ হেৰি আপোনাৰ ল'ৰাটো,
সিয়ে ৰজা হব তহঁতৰ, ই আগতে গাই থৈছে নহয় এই কি কি কয় হিন্দী গানটো যে, মেৰা পোতা কৰেগা ৰাজ, কিবা কৈছিল নে,
ধোখেলি তুলি লেবু,
নহয় 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 সেইটো নহয়, এটা যে হেৰি, এটা যে হিন্দী গান গাইছিলে তোৰ তোৰ গুৰুটোৱে, কি নাম আছিলে এইটো, কি হিন্দী গান এটা, হিন্দী বুম বুম হেৰি, এইটো কি
চবতকে ইণ্টাৰেষ্টিং কথা কি গম পাই নে, আমাৰ মাক বাইক এখনে খুন্দা মাৰি দিলে ন বহীটোত, প্লাষ্টাৰ কৰি শুই আছে, খেলা পাতা নি অকমান, হেল্ল' অ বাবা, বৰ্তা, বৰ্তা, মাৰ লগত পাতে নি
দে,
না এই আজি হেৰি বৰ্তাই খাই বৈ থকা নাই, আজি ভালকে 10,000 টকা দিব, কি ভাল কথা, 10,000 টকা এটা পঠিয়াম বুলি কৈছে বৰ্তাই,
ভাল
নে সোধ,
হে মাৰ কন্দু নহয়,
অকল পইচাৰ কথাটোহে ভাব, মোৰ কথাটো কেতিয়াও নাভাব,
আহিব আপুনি আমাৰ ঘৰ থকাকে,
মনেদি আত্মা দি মাতিবি, মই আহিম, আত্মাটো
আত্মা
টোপনিত থাকিলে, টোপনিত যেতিয়া মাতিবি তেতিয়া মই আহিম,
টোপনি নহয় এটা ঠিকে আছো মই
যাব হেৰি এইটো কি আই এফ চি আই কোড আৰু একাউণ্ট নম্বৰটো পঠাই দিবি
অঁ
মঙলবাৰে ডিপজিট দি দিম যা কাইলৈ বন্ধ
হয় নেকি এইটোতো বৰ ভাল কথা কৰিছে কিমান দিব
দহ হাজাৰ দিম ছোৱালীজনীৰ ডেলিভাৰীৰ কাৰণে
অঁ আৰু মোৰ কাৰণে নিদিয়ে
এই মোৰ যিটো সামৰ্থ্য আছে মই সামৰ্থ্য মতে দিব পাৰো সামৰ্থ্য অসমৰ্থ হলে মই দিব নোৱাৰো নহয়
নিজক চলিবলৈ নালাগে
ঠিক আছে
কি কথা ক'বলৈ আহিছে
মই অকল বোৱাৰীৰ কাৰণে দিছো বোৱাৰীক দে
দুজনী মাইকী মানুহক দেউতাটো ঢুকাই থাকিলে কাৰেণ্টত লাগি
তাইক তাইক দে
আজি বতাহ বৰ ভালকে আছে দেই বিয়াত ভাল পাইছো যে খাই বৈ যে থকা নাই মানুহটোৱে মই ভাল পাওঁ নহয় কেতিয়াবা খালি ভয় খুৱাই দিয়ে আকৌ মই পাতা হোৱা তোমালোকৰ দেউতাৰ কথা কোৱা মিলি কথা কওঁ পাতা বতাহ বৰ ভাল পাওঁ আমেৰিকা চাকৰি কৰিছিলে
ভাল নে বৰ্তা
অঁ আছো তহঁতৰ মেলা চাকৰতে আছিলো মই
অঁ অঁ
আৰু শুন মই দহ হাজাৰ টকা এটা তোৰ ডেলিভাৰীৰ কাৰণে পঠাই দিম মঙলবাৰে
বহুত বহুত ধন্যবাদ
এইটো এইটো তইহে কন্ট্ৰল কৰিবি দেই যদি হাতখন নধৰ তই অলপ যদি ষ্ট্ৰং নহয় তই অলপ যদি দাদাগিৰি নেদেখা ইহঁত দুটাক মাক আৰু পুতেকক কণ্ট্ৰল কৰিব নোৱাৰিবি নহয় অলপমান কণ্ট্ৰল কৰিবলৈ শিক তই বোৱাৰী নহয় হয় নহয় মৃদুল বৰঠাকুৰৰ কথা মই কোৱা নাই মই আগতে কৈছো এক হাজাৰ টকা তই ৰাখ ন হাজাৰ টকা তাইৰ গাৰু তলত থাকিব তাই নিজে খৰচ কৰিব যেতিয়া হেৰি ভিতৰত থাকিব তহঁতৰ তাৰ ওপৰত একো কণ্ট্ৰল নাই এক হাজাৰ তোৰ কাৰণে মটৰচাইকেলত তেল ভৰাবৰ কাৰণে বাকী ন হাজাৰ টকা তাইৰ হাতত থাকিব বুজিছ মোৰ কথাৰ লৰচৰ নহয় মাৰে জীয়েৰে চবে সাউগৰে শুনিল আৰু শুন এইজনীয়ে অলপ কণ্ট্ৰল কৰিবলৈ শিক এইটো কি শাহুৱেককো অলপ কণ্ট্ৰল কৰক আৰু তোকো অলপ কণ্ট্ৰল কৰক তাই যদি কণ্ট্ৰল শিকিব নোৱাৰে তাই কেনেকে হেৰি হব বুঢ়ী আইতা হব এসময়ত বুঢ়ী আইতা হব নাই লাগিব নাই তাই যদি বুঢ়ী আইতা হবলৈ গৈ আছে তাই এতিয়াৰ পৰা কণ্ট্ৰল কৰিব শিকক
আপুনি সব কথা কেনেকে গম পালে বাৰু একদম আমাৰ মাকে পুতেকে গোটেই হুলস্থুল লগাই থাকো এয়েহে
সেইকাৰণে তাই 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 কণ্ট্ৰল যদি নকৰে তাই কেনেকে ন হাজাৰ পাব মই কৈছো নহয় তাই কণ্ট্ৰল কৰিব ন হাজাৰ তাই যদি কণ্ট্ৰল কৰিব দিয়ে আৰু এহেজাৰ কাটি থৈ দিবি
নহয় মই নলওঁ এয়ো তাই পটাইলে দিছে তাই
হব যা মই হেৰিলে পঠাই দিম মই পঠাই দে টেক্সট মেছেজ পঠাই দে আৰু হোৱাটছএপত পঠাই দে দুটা এটা দুটা কিবা এটা কৰ
এইটো নাম্বাৰতে
অঁ এইটো নম্বৰতে
আপুনি সোনকালে আমাৰ ঘৰত থকাকে হওক কথা সেইটোৱে
ভালটো যা থ